এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তৰিত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ গুৱাহাটীত আজি নবীকৰণযোগ্য শক্তি বিষয়ক আঞ্চলিক কৰ্মশালাত অংশগ্ৰহণ। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ প্ৰদান। আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণৰ দ্বিতীয় টি20ত ভাৰত 4 উইকেটত পৰাজিত। নমস্কাৰ, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ লগত আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে এসময়ত অৱহেলাপূৰ্ণ অঞ্চল বুলি খ্যাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তৰিত হৈছে বুলি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি লক্ষীমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত ডঃ শৰ্মাই ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ খতিয়ান দাঙি ধৰে।
মেডিকেলৰ ক্ষেত্ৰত, ৰাস্তাৰ ক্ষেত্ৰত, দলঙৰ ক্ষেত্ৰত আজি কোনেও ভবা নাছিল যে মাজুলী আৰু বিহপুৰীয়াক লগ লগাই দলং হ'ব। কোনেও কেতিয়াও ভবা নাছিল যে ঘূনাসুতিৰ ওপৰতো দলং কেতিয়াবা হ'ব পাৰিব। যি আজি আমি অসম্ভৱ বুলি ভাবিছো তাক আমি অহাকালি সম্ভৱ কৰিছো, আৰু যাক আমি একেবাৰে অসম্ভৱ বুলি ভাবিছো তাকো আমি কেতিয়াবালৈ সম্ভৱ কৰিম বুলি আমি সপোনবিলাক ৰচনা কৰিছো।
তেওঁ লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ এই সভাতে 289 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 205খন বিচনাযুক্ত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে 30খন আসনযুক্ত লক্ষীমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কৰ্কট ৰোগৰ চিকিৎসাত চিকিৎসকসকলতকৈও নাৰ্ছসকলৰ অৱদান অধিক বুলি উল্লেখ কৰে। নাৰ্ছিং কলেজ সন্দৰ্ভত তেওঁ কয় যে এই মহাবিদ্যালয়খনত BSc নাৰ্ছিঙৰ উপৰি MSc নাৰ্ছিঙৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত অহা 4-5 বছৰৰ ভিতৰত 30খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিবছৰে 2খনকৈ মেডিকেল কলেজ স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিবছৰে ৰাজ্য চৰকাৰে ৰাজ্যত প্ৰায় 2000 গৰাকী নাৰ্ছক নিযুক্তি দি আহিছে বুলিও তেওঁ প্ৰকাশ কৰে। ছুপাৰ স্পেচিয়েলিটি হাস্পতালখনত কেইবাটাও বিভাগ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক সা সৰঞ্জামৰো ব্যৱস্থা কৰা হ'ব। ইয়াৰ পাছত তেওঁ ডুমডুমাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদানৰ লগতে 183 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ডুমডুমাৰ ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আত্মসহায়ক গোটৰ 13,822 গৰাকী হিতাধিকাৰীৰ মাজত উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰা হয়। ডঃ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে 60 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ডুমডুমাৰ পুৰণি AT ৰোডৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ডুমডুমা নগৰ আৰু কাষৰীয়া অঞ্চলত 2টাকৈ বান আৰু খহনীয়া প্ৰতিৰোধ প্ৰকল্প, প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত 24টা বিদ্যালয় ভৱন নিৰ্মাণ, ডুমডুমা মহাবিদ্যালয় ষ্টেডিয়াম নিৰ্মাণ, কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নবীকৰণযোগ্য শক্তি বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ উত্তৰ পূব মাণ্ডলিক শাখাই আয়োজন কৰা এই কৰ্মশালাত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিমন্ত্ৰীসকল উপস্থিত থাকে। বহু প্ৰতীক্ষাৰ অন্তত আজি অসমসহ দেশৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তি দিয়া হয়। ৰাজ্যৰ বহু ঠাইত পুৱা 4:25 বজাত ছবিখনৰ প্ৰথমটো দৰ্শনী প্ৰদৰ্শন কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখন উপভোগ কৰিবলৈ ঢলপুৱাতে বিভিন্ন ঠাইৰ ছবিগৃহসমূহত অনুৰাগীসকলে ভিৰ কৰে। পুৱাৰ ভাগত অহা বৰষুণকো নেওচি ডেকা বুঢ়া নিৰ্বিশেষে সকলো বয়সৰ লোকে ছবিগৃহ ভিৰ কৰে। প্ৰতিটো ছবিগৃহতে অহা কিছুদিনলৈ সকলো দৰ্শনীৰ বাবে দৰ্শকসকলে টিকট ক্ৰয় কৰিছে। কাছাৰ জিলাৰ শিলচৰৰ ছবিগৃহসমূহতো অগণন দৰ্শকৰ ভিৰ পৰিলক্ষিত হয়। ছবিখন উপভোগ কৰি অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীক সোঁৱৰণ কৰে। কেইবাটাও ছবিগৃহত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱা হয়। বৰপেটা জিলাতো পুৱাই অনুৰাগীসকলে ছবিখন উপভোগ কৰিবলৈ ছবিগৃহসমূহত ভিৰ কৰে। ছবিগৃহত শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি গাই দৰ্শকসকলে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 299.9 মিটাৰ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR নিউজ _GHY আৰু ইনষ্টাগ্ৰামত AIR নিউজ _গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত আজি পুৱা একতাৰ বাবে দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি চৰ্দাৰ বল্লভভাই পেটেললৈ শ্ৰদ্ধা নিবেদন কৰি বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় একতা দিৱসত বিচক্ষণ ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোকে ৰাষ্ট্ৰীয় সংহতি আৰু একতা অক্ষুণ্ণ ৰখাৰ বাবে নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত একতাৰ বাবে দৌৰ শীৰ্ষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে এই কাৰ্যসূচী মুকলি কৰে। এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত এইদৰে কয়।
দেশৰ প্ৰত্যেক থানাত ইমান হাজাৰ হাজাৰ থানাত মানুহ আজি ৰাণৰ কাৰণে গৈছে। গুৱাহাটীত প্ৰত্যেক থানাত নিজৰ কাৰ্যসূচী কৰাই অহাৰ পিছত ইয়াৰ পৰা এটা কম্বাইণ্ড ৰাণ হৈছে। আপুনি সবে জানে যে চৰ্দাৰ বল্লভভাই পেটেলে দেশক একত্ৰ কৰিছিলে। আমাৰ দেশ স্বতন্ত্ৰতা সময়ত সৰু সৰু ৰাজাৰ ৰাজ্যত ভগাই আছিলে, তেখেত সব আনি এটা ভাৰত কৰিছিলে। চ' আজি আমি ইউনিটি চেলিব্ৰেট কৰোঁ, এক ভাৰত শ্ৰেষ্ঠ ভাৰত চেলিব্ৰেট কৰোঁ। আৰু আজিৰ দিনটো পুলিচৰ দিন, আৰক্ষীৰ দিন।
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা এই সমদলত অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে অংশগ্ৰহণ কৰে।
পুলিচ ডিপাৰ্টমেণ্টে সদায় ইউনিটি শিকাই আহিছে, ডিচিপ্লিন শিকাই আহিছে, আৰু এনেধৰণে যদি আমি আগবাঢ়ি যাওঁ আৰু জনতায়ো যদি এনেধৰণে ইউনিটিত চলে, নিশ্চয় বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমো চলভ কৰিব পাৰে। এইটো বস্তুৱে আমাক এইটোৱে শিকায় যে আমি আগন্তুক সময়তো যদি ইউনিটি হৈ চলোঁ, লাগিলে যিমান ডাঙৰ শক্তি হ'লেও আমাক পিছ পেলাব নোৱাৰে।
বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেণ নাথ, মহানগৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থসাৰথী মহন্তকে ধৰি কেইবাগৰাকী বিভিন্ন বৰ্গৰ বিষয়া, কৰ্মচাৰী আৰু জোৱানে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ধেমাজিত জিলা বিজেপিৰ উদ্যোগত একতা সমদল উলিওৱা হয়। এক ভাৰত আত্মনিৰ্ভৰশীল ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত শ্লোগানেৰে ভালেসংখ্যক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰীতো বিস্তৃত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। মন্ত্ৰী যোগেন মোহনে আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উদযাপন সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। লৌহ পুৰুষগৰাকীৰ 150 বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি অনাগত দিনত ৰূপায়ণ হ'বলগীয়া বিভিন্ন কাৰ্যসূচী সম্পৰ্কে তেওঁ সংবাদমেলত অৱগত কৰে। কাৰ্যসূচী অনুসৰি অহা 5 নৱেম্বৰত জিলাখনত স্বাস্থ্য শিবিৰ আৰু 7 নৱেম্বৰত পদযাত্ৰা আৰু স্বদেশী মেলাৰ আয়োজন কৰা হ'ব বুলি তেওঁ কয়। একতা দিৱস উপলক্ষে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ লক্ষ্যৰে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাইহাটা চাৰিআলি আৰক্ষীৰ উদ্যোগত পুৱাৰ ভাগত একতাৰ দৌৰ শীৰ্ষক কাৰ্যসূচীও অনুষ্ঠিত হয়। বজালীৰ জিলা বিজেপিৰ উদ্যোগত পাঠশালাত একতাৰ সমদল শীৰ্ষক এটি কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা বিজেপিৰ কেইবাগৰাকীও কৰ্মীৰ এই সমদলত অংশ লৈ আধুনিক ৰূপত ভাৰতৰ ৰূপকাৰগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আৰক্ষীৰ লগতে কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলঙতো জিলা আৰক্ষীৰ সহযোগত হামৰেঙত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচী অনুষ্ঠিত হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি হামৰেং থানাৰ পৰা জিৰচং বিদ্যালয়লৈ একতাৰ সমদল উলিওৱা হয়। শ্ৰীভূমি জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি মন্ত্ৰী কৃষ্টেন্দু পালৰ সভাপতিত্বত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰা হয়। লগতে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহক শক্তিশালীকৰণ আৰু অধস্তৰৰ বিভিন্ন চৰকাৰী কল্যাণমূলক পৰিযোজনাসমূহৰ অধীনত কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত শ্ৰীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, শ্ৰীভূমি জিলা পৰিষদৰ উপসভানেত্ৰী সাধিৰাই কুৰি, জিলা পৰিষদৰ সদস্য, শ্ৰীভূমি জিলাৰ বিভিন্ন ব্লকৰ বিডিঅ' আৰু বিভিন্ন বিভাগীয় অধিকাৰীসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ আজি প্ৰদান কৰা হয়। আকাশবাণী গুৱাহাটীৰ সন্মিলন কক্ষত দিনৰ 2 বজাত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত নিষ্ঠা বৰগোহাঁই প্ৰথম, দিব্যা আট্ৰে দ্বিতীয়, অন্বেষা ফুকন আৰু ৰোহিত গাঁওখোৱাক যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এই বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰববী ৰবীন বড়োৱে আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানসমূহৰ মুৰববী কৰ্ডলিন থেংকুৱে প্ৰতিযোগীসকলক শুভেচ্ছা জনাই আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহৰ চমু আলোকপাত কৰে। বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে এই প্ৰতিযোগিতাৰ পটভূমিৰ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠান কাৰ্যবাহী কাৰ্তিক সূত্ৰধৰ, চন্দ্ৰিবা শৰ্মাৰ লগতে প্ৰচাৰণ কাৰ্যবাহী অজয় বৰা আৰু বাতৰি পৰিৱেশক অৰুণিমা গোস্বামীয়ে নিজৰ ভাষণত প্ৰয়াত গোলাপ শইকীয়াৰ স্মৃতি সোঁৱৰণ কৰে। অনুষ্ঠানত উপস্থিত থকা দুগৰাকী বিজয়ী প্ৰতিযোগীৰ অভিভাৱক অভিজিৎ বৰগোহাঁই আৰু গজেন শৰ্মাই আকাশবাণীৰ বাতৰি বিভাগৰ এই প্ৰচেষ্টাৰ শলাগ লয়। প্ৰতিযোগিতাত বিজয়ীসকলৰ সৈতে অন্তৰংগ আলাপেৰে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। তেওঁলোকৰ সৈতে কথা পাতিছে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰি অহা অসম গ্ৰন্থমেলাৰ বাবে লখিমপুৰত প্ৰস্তুতি সম্পূৰ্ণ হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ স্পৰ্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে কাইলৈৰ পৰা 10-দিনীয়াকৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি 3:30 বজাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে গ্ৰন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। কাইলৈৰ উদ্বোধনী সভাত বিধায়ক মানৱ ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিভাস চৌধুৰী আৰু লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি উপস্থিত থাকিব। গ্ৰন্থমেলাৰ দিনকেইটাত ভাষা সাহিত্য সংস্কৃতি ইতিহাস আদি বিভিন্ন বিষয় সামৰি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ধন্যবাদ ৰূপজ্যোতি বৰুৱা। শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অসম্পূৰ্ণ প্ৰকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি অংশীদাৰ বিভাগসমূহক সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। এই সভাতে কৃষি বিভাগে কৃষক পঞ্জীয়ন আৰু ডিজিটেল শস্য জৰীপৰ অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে। লোকনিৰ্মাণ গৃহ বিভাগৰ অধীনত চলি থকা বৃহৎ আন্তঃগাঁথনিগত প্ৰকল্পসমূহ বিশেষকৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। এই সভাত জিলা উন্নয়ন আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰে যোৱা 18 ছেপ্টেম্বৰৰ পৰা আয়োজন কৰা বিধানসভা সমষ্টি ভিত্তিক স্বাস্থ্য শিবিৰৰ অংশ হিচাপে আজি মহানগৰীৰ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শুশ্ৰূষা সেতুৰ অধীনত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ যুটীয়া সহযোগত আজি দিছপুৰ বিধানসভা সমষ্টিত এই স্বাস্থ্য শিবিৰ সম্পন্ন হয়। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই শিবিৰৰ শুভাৰম্ভ কৰে। 18 বছৰ অনূৰ্ধ শিশু আৰু কিশোৰ কিশোৰীৰ প্ৰাথমিক ৰোগ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিতীয়খন টি-20 প্ৰতিযোগিতাত ভাৰত 4 উইকেটত পৰাজিত হৈছে। আজি মেলবৰ্ণত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰি 18 অভাৰ 4 বলত আটাইকেইটা উইকেট হেৰুৱাই কেৱল 125 ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক 68 আৰু হৰ্ষিত ৰাণাই 35 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 13 অভাৰ আৰু 2 বলতে 6 উইকেটৰ বিনিময়ত 126 ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। পাঁচখনীয়া টি-20 শৃংখলাত অষ্ট্ৰেলিয়াই 1-0 অগ্ৰগতি লাভ কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তৰিত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ গুৱাহাটীত আজি নবীকৰণযোগ্য শক্তি বিষয়ক আঞ্চলিক কৰ্মশালাত অংশগ্ৰহণ। দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস ৰূপে পালন। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্ৰতিযোগিতা 2025ৰ পুৰস্কাৰসমূহ প্ৰদান আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণৰ টি-20ত ভাৰত 4 উইকেটত পৰাজিত। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।